لقد تاب الله على النبي والمهاجرين والأنصار الذين اتبعوه في ساعة العسرة من بعد ما كاد يزيغ قلوب فريق منهم ثم تاب عليهم إنه بهم رؤوف رحيم.
نتشاء الله نبي التوبة قبول كوريسي مهاجر أرو أنصار حق التوبة قبول كوريسي যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল, আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচ্যুত হোৱাৰ উপক্ৰম হৈছিল, তাৰ পিছত আল্লাহে তেওঁলোকৰ তওবা কবুল কৰিছে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি চেনেহশীল, পৰম দয়ালু।